এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বিমান দুৰ্ঘটনা তদন্ত সংস্থা AAIBয়ে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। এয়াৰ ইণ্ডিয়াই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ 241গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। ডাক বিভাগে শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় গ্ৰন্থৰ বহনসাধ্য বিতৰণৰ বাবে জ্ঞানপোষ নামৰ সুকীয়া ডাক সেৱা আৰম্ভ কৰিছে। RBIয়ে বন্ধ হৈ থকা একাউণ্ট আৰু গৰাকীবিহীন জমাধনৰ একাউণ্ট সক্ৰিয় কৰাৰ বাবে সকলো শাখাতে KYC আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ সকলো বেংকক নিৰ্দেশ দিছে। আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াই কালি দ্বিতীয় দিনাৰ খেলৰ সামৰণি পৰলৈকে 8টা উইকেট হেৰুৱাই 144 ৰান সংগ্ৰহ কৰে। বিমান দুৰ্ঘটনা তদন্ত সংস্থা AAIBয়ে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কৈছে যে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই ধাৰ্য কৰা আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী দুৰ্ঘটনাৰ তদন্ত কৰা হ'ব। তেওঁ কয় যে চৰকাৰে বিষয়টো বিশদভাৱে চালি জাৰি চোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞক লৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ কথা বিবেচনা কৰিছে। কমিটীখনে বিমান পৰিবহণ নিৰাপত্তা শক্তিশালী কৰা আৰু ভৱিষ্যতে এনেধৰণৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কাম কৰিব। এয়াৰ ইণ্ডিয়াই কালি আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ 241গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। বয়িং 787-8 শ্ৰেণীৰ বিমানখনত 242গৰাকী যাত্ৰী আৰু চালক দলৰ সদস্য আছিল। বিমানখনত 169গৰাকী ভাৰতীয়, 53গৰাকী ব্ৰিটিছ, 1গৰাকী কানাডিয়ান আৰু 7গৰাকী পৰ্তুগীজ নাগৰিক আছিল। আন 12গৰাকী লোকৰ ভিতৰত 2গৰাকী পাইলট আৰু চালক দলৰ 10জন সদস্য আছিল। দুৰ্ঘটনাগ্ৰস্ত স্থানৰো কেইবাগৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিজয় ৰূপানীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। বিশ্বাস কুমাৰ ৰমেশ নামৰ এজন লোক দুৰ্ঘটনাত কথম্পি ৰক্ষা পৰিছে। বিমানখনৰ পাইলটগৰাকীয়ে দিনৰ 1:39 উৰা মৰাৰ ঠিক পাছতেই পূৰ্ণ জৰুৰী অৱস্থা ঘোষণা কৰি বিপৰ্যয়ৰ বাৰ্তা প্ৰেৰণ কৰিছিল। বিমান নিৰ্মাতা কোম্পানী বয়িঙে এটা বিবৃতিযোগে কৈছে যে কোম্পানীটোৱে এয়াৰ ইণ্ডিয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু টাটা গোটে মালিকীস্বত্ব লোৱা বিমান পৰিবাহী সংস্থাটোলৈ যিকোনো সাহায্য আগবঢ়াবলৈ ই সাজু আছে। দুৰ্ঘটনাৰ পাছতে বয়িঙৰ শ্বেয়াৰ কালি 4%ৰো অধিক তললৈ নামে। টাটা গোটৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণে এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ কোম্পানীয়ে 1 কোটি টকাকৈ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। তেওঁ লগতে টাটা গোটে এই দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ চিকিৎসা ব্যয় বহন কৰিব আৰু তেওঁলোকে যাতে পূৰ্ণ পৰিচৰ্যা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। টাটা গোটে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা BJ চিকিৎসা মহাবিদ্যালয়ত এটা নতুন হোষ্টেল নিৰ্মাণত সহায় কৰিব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি দুৰ্ঘটনাৰ কেইঘণ্টামান পাছতে আহমেদাবাদ পৰিদৰ্শন কৰে। তেওঁ উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে এই দুৰ্ভাগ্যজনক ঘটনাক লৈ সমগ্ৰ ৰাষ্ট্ৰ শোকাভিভূত হৈ পৰিছে। দেশৰ প্ৰতিগৰাকী নাগৰিক এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালবৰ্গৰ সৈতে আছে বুলি তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ ফলত আহত ভালেকেইগৰাকী লোক চিকিৎসাধীন হৈ থকা আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ ট্ৰমা চেণ্টাৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে জৰুৰীকালীন পৰিচৰ্যাৰ তদাৰক কৰি থকা চিকিৎসক আৰু বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। ডাক বিভাগে শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় গ্ৰন্থৰ বহনসাধ্য বিতৰণৰ বাবে জ্ঞানপোষ নামৰ সুকীয়া ডাক সেৱা আৰম্ভ কৰিছে। দুৰ্গম আৰু গ্ৰামাঞ্চলকে ধৰি সমগ্ৰ দেশত ছপা শৈক্ষিক সামগ্ৰী সুলভ কৰি শৈক্ষিক ব্যৱধান হ্ৰাস কৰাই নতুন শিক্ষানীতিৰ লক্ষ্য অনুযায়ী আৰম্ভ কৰা এই সেৱাৰ মূল উদ্দেশ্য। জ্ঞান ডাক সেৱাৰ অধীনত 300 গ্ৰাম পৰ্যন্ত পেকেটৰ বাবে 20 টকা আৰু 5 কিলোগ্ৰাম পৰ্যন্ত পেকেটৰ বাবে সৰ্বাধিক 100 টকা ধাৰ্য কৰা হৈছে। স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা সুনিশ্চিত কৰাৰ বাবে এই সেৱাযোগে প্ৰেৰণ কৰা সামগ্ৰী গন্তব্য স্থান পাইছে নে নাই সেয়া পৰীক্ষা কৰি চোৱাৰ সুবিধাও উপলব্ধ হ'ব। এই বিষয়ে অধিক তথ্যৰ বাবে ওচৰৰ ডাকঘৰৰ সৈতে যোগাযোগ কৰিব পৰা যাব অথবা ভাৰতীয় ডাক বিভাগৰ ৱেবছাইটত চাব পৰা যাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে বন্ধ হৈ থকা একাউণ্ট আৰু গৰাকীবিহীন জমাধনৰ একাউণ্ট সক্ৰিয় কৰাৰ বাবে সকলো শাখাতে KYC আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ সকলো বেংকক নিৰ্দেশ দিছে। আৰ বি আয়ে কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে বেংকসমূহে ভিডিঅ' গ্ৰাহক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ মাজেৰেও এনে একাউণ্টৰ ধনৰাশিৰ বাবে কে ৱাই চি আপডেটৰ সুবিধা প্ৰদান কৰিবলৈ চেষ্টা চলোৱা উচিত। ইয়াৰ উপৰি বেংকসমূহক বন্ধ হৈ থকা একাউণ্টসমূহ সক্ৰিয় কৰাৰ বাবে প্ৰাধিকৃত বেংকিং সেৱা প্ৰতিনিধিৰ সহায় ল'বলৈ কোৱা হৈছে। ইউক্ৰেইন আৰু ৰাছিয়াই কালি কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰে। এই পৰ্যায়ত বিনিময় কৰা কাৰাবন্দীসকলৰ মাজত গুৰুতৰভাৱে অসুস্থ আৰু আঘাতপ্ৰাপ্ত সৈনিকো আছে। ইউক্ৰেইন সশস্ত্ৰ বাহিনী, নেচনেল গাৰ্ড আৰু বৰ্ডাৰ গাৰ্ডৰ সৈনিকসকলক মুকলি কৰি দিয়া হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে। একে সময়তে ইউক্ৰেইনৰ তৰফৰ পৰা ৰাছিয়াৰ সৈনিকৰ এটা দল মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোকক বেলাৰুছত মানসিক আৰু স্বাস্থ্যৰ যতন লোৱা হৈছে বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিছে। ইস্তানবুলত কৰা চুক্তি অনুসৰি 9 জুনত প্ৰথমটো কাৰাবন্দী বিনিময় কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াই কালি দ্বিতীয় দিনাৰ খেলৰ সামৰণি পৰলৈকে 8টা উইকেট হেৰুৱাই 144 ৰান সংগ্ৰহ কৰে। দিনান্তত ষ্টাৰ্কে 16 আৰু নাথন লায়নে 1 ৰান কৰি খেলি আছিল। প্ৰথম ইনিংছত 212 ৰানত আউট হোৱাৰ পাছত অষ্ট্ৰেলিয়াই সুন্দৰ বলিং প্ৰদৰ্শনেৰে খেলখনলৈ প্ৰত্যাৱৰ্তন কৰে আৰু প্ৰথম ইনিংছত 74 ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ইতিমধ্যে 8টাকৈ উইকেট হেৰুৱাইছে যদিও দক্ষিণ আফ্ৰিকাতকৈ সামগ্ৰিকভাৱে 218 ৰানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই কালি 138 ৰানত প্ৰথম ইনিংছ সামৰিছে। দক্ষিণ আফ্ৰিকাই 4টা উইকেটৰ বিনিময়ত প্ৰথম দিনা সংগ্ৰহ কৰা 43 ৰানৰ পৰা খেল আৰম্ভ কৰি কালি 95 ৰানহে যোগ দিবলৈ সমৰ্থ হয়। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিড বেডিংহামে সৰ্বাধিক 45 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সে 6টা উইকেট দখল কৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 212 ৰান সংগ্ৰহ কৰিছিল। জাৰ্মানীৰ মিউনিখত চলি থকা ISSF 2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ শিফ্ট কৌৰ শৰ্মাই মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিচন শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। 23 বছৰীয়া শিফ্টে চূড়ান্ত খেলত 453.1 পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। নৰৱেৰ জেনেট হেগ ডুষ্টেডে 466.9 পইণ্টেৰে সোণৰ আৰু ছুইজাৰলেণ্ডৰ এমিলি জেগিয়ে 464.8 পইণ্টেৰে ৰূপৰ পদক হস্তগত কৰে। মিউনিখ বিশ্বকাপত এইটো হৈছে ভাৰতৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ইলাভেনী ভেলেৰিভানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। বিশ্বৰ 78খন দেশৰ প্ৰায় 700গৰাকী খেলুৱৈয়ে চলিত তৃতীয় বিশ্বকাপত অংশগ্ৰহণ কৰিছে। FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত কালি সন্ধিয়া নেডাৰলেণ্ডছৰ এমটেলভিনত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত 1-2 গলৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ যুৱৰাজ সিঙে খেলৰ চতুৰ্থ মিনিটতে গ'ল দি দলৰ অগ্ৰগতি প্ৰদান কৰে যদিও কিছু সময়ৰ পাছত টমাছ ডমেনে দিয়া গলেৰে আৰ্জেণ্টিনাই সমতা স্থাপন কৰে। প্ৰথমাৰ্ধত দুয়োটা দলে গ'ল দিয়াৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও উভয় দলৰ গ'লৰক্ষক কৃষণ বাহাদুৰ পাঠক আৰু টমাছ ছেণ্টিয়াগোৰ সুন্দৰ প্ৰদৰ্শনৰ বলত বিৰতিৰ পৰলৈকে স্কোৰ 1-1 গলত অপৰিৱৰ্তিত হৈ থাকে। খেলৰ 49 মিনিটত ডমেনে পুনৰ গ'ল দি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। ভাৰতে খেলৰ অন্তিম মুহূৰ্তত পেনাল্টি লাভ কৰে যদিও এই সুযোগ গ'ললৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয়। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে আঙুলিত পোৱা আঘাতৰ বাবে খেলখনত অংশগ্ৰহণ কৰিব নোৱাৰাত হাৰ্দিক সিঙে দলৰ নেতৃত্ব বহন কৰে। ভাৰতে বৰ্তমানলৈ 12খন খেলৰ পৰা 15 পইণ্ট লাভ কৰি পইণ্ট তালিকাত 5ম স্থানত আছে। ভাৰত পৰৱৰ্তী খেলত কাইলৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। বিমান দুৰ্ঘটনা তদন্ত সংস্থা AAIBয়ে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। এয়াৰ ইণ্ডিয়াই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ 241গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। ডাক বিভাগে শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় গ্ৰন্থৰ বহনসাধ্য বিতৰণৰ বাবে জ্ঞানপোষ্ট নামৰ সুকীয়া ডাক সেৱা আৰম্ভ কৰিছে। আৰ বি আয়ে বন্ধ হৈ থকা একাউণ্ট আৰু গৰাকীবিহীন জমাধনৰ একাউণ্ট সক্ৰিয় কৰাৰ বাবে সকলো শাখাতে KYC আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ সকলো বেংকক নিৰ্দেশ দিছে। আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াই কালি দ্বিতীয় দিনাৰ খেলৰ সামৰণি পৰলৈকে 8টা উইকেট হেৰুৱাই 144 ৰান সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।